গীতমালা 138 অধ্যায়। ডাউদৰ ৰচিত গীত। হে যীহোৱা, মোৰ সমস্ত চিতেৰে মই তোমাৰ ধন্যবাদ কৰিম। দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম। তোমাৰ চিৰস্থায়ী প্ৰেম আৰু বিশ্বস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম, কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান। মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা। তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা। হে যীহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব, কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে। তেওঁলোকে যীহোৱাৰ পথৰ বিষয়ে গান কৰিব, কিয়নো যীহোৱাৰ গৌৰৱ মহান। কাৰণ যদিও যীহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে, কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে। যেতিয়া মই সংকটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্ৰাণ ৰক্ষা কৰিবা। তুমি মোৰ শত্ৰুবোৰৰ কুদ্ধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁহাতেৰে মোক উদ্ধাৰ কৰিবা। যীহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্যে সিদ্ধ কৰিব। হে যীহোৱা, তোমাৰ প্ৰেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।